এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছে ঋতুপৰ্ণ বৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে আজি সমগ্ৰ দেশত 1 তাৰিখ 1 ঘণ্টা একেলগে কৃষক চাফাই অভিযান চলোৱা হয়। দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰ ভিন্ন অঞ্চলত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 1 তাৰিখ 1 ঘণ্টা একেলগে কাৰ্যসূচীৰ অধীনত আজি দিনৰ 10 বজাত গান্ধী মণ্ডপত শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহাল আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ চাফাই কৰ্মীসকলৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয়ৰ সাপেক্ষে 2000 নতুন ঘৰ নিৰ্মাণ কৰাৰ অভিলাষী আঁচনি হাতত লৈছে বুলি উল্লেখ কৰে। চাফাই কৰ্মচাৰীৰ সন্তানে মেট্ৰিকত উত্তীৰ্ণ হলে বছৰি 10,000 টকা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হলে 15,000 টকা, চিকিৎসা অভিযান্ত্ৰিক আদি বৃত্তিমুখী পাঠ্যক্ৰম পঢ়িলে 50,000 টকাৰ জলপানী লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ কয় যে আজি ৰাজ্যৰ 22,422টা স্থানত শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলতো এই অভিযান ৰূপায়ণ কৰা হয়। বিধায়ক গণেশ কুমাৰ নিম্বুৱে বৰচলা সমষ্টিৰ বৰভগীয়া ৰেলচিৰি আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চাফাই কাৰ্যসূচীত অংশ লয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাত স্বচ্ছতাহী সেৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। একেদৰে শিৱসাগৰ জিলাতো পৌৰসভাৰ নেতৃত্বত বৃহৎ স্বচ্ছতা অভিযান চলোৱা হয়। অ এন জি চিৰ অসম সম্পদৰ লগতে চি আৰ পি এফৰ 149 নম্বৰ বেটেলিয়ানে শিৱদৌলকে ধৰি বিভিন্ন ঠাইত স্বচ্ছতা অভিযান ৰূপায়ণ কৰে। 1 তাৰিখ 1 ঘণ্টা কৃষক কাৰ্যসূচীৰ অধীনত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীসকলে শ্ৰী শ্ৰী বৰ্মৰ সত্ৰত শ্ৰমদান কৰে। আন আন জিলাসমূহৰ লগতে যোৰহাট, চৰাইদেউ, কাৰ্বি আংলং, নগাঁও, বাক্সা, ওদালগুৰি জিলাতো স্বচ্ছতাহী সেৱাৰ অংশ হিচাপে 1 তাৰিখ 1 ঘণ্টাৰ শ্ৰমদান কাৰ্যসূচী সম্পন্ন কৰা হয়। আজি অসম আৰক্ষী দিৱস এই উপলক্ষে গুৱাহাটী মহানগৰীৰ কাহিনীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ইণ্টেলিজেন্স ব্যুৰৰ সঞ্চালক তপন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে এই দিৱসৰ সৈতে সংগতি ৰাখি অসম আৰক্ষীৰ বিভিন্ন পদবীত কৰ্মৰত 90 গৰাকীলৈ 2023 বৰ্ষৰ বাবে পদক আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। অসম আৰক্ষী দিৱস উপলক্ষে ডিজিপিৰ উৎকৃষ্ট সেৱা মেডেলৰ বাবে তিনিচুকীয়া জিলা আৰক্ষীৰ 2 বিষয়া নিৰ্বাচিত হৈছে। তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে সোণৰ মেডেল আৰু উপ পৰিদৰ্শক তথা মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি বৰুৱাই ৰূপৰ মেডেল লাভ কৰিছে। আনহাতে তিনিচুকীয়া জিলাৰ আৰক্ষীৰ উদ্যোগতো অসম আৰক্ষী দিৱস পালন কৰা হয়। পতাকা উত্তোলনৰ পাছতে আৰক্ষীসকলক শপত বাক্য পাঠ কৰোৱা হয়। একেদৰে যোৰহাট আৰক্ষীৰ উদ্যোগতো যোৰহাট পুলিচ ৰিজাৰ্ভত অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে জনহিত জনসেৱাৰ্থে এই বাণী সাৰোগত কৰি ন্যায়নিষ্ঠ আৰু বলিষ্ঠভাৱে ৰাজ্যক সেৱা আগবঢ়োৱাৰ বাবে পুনৰ সংকল্প গ্ৰহণ কৰা হয়। আৰক্ষীসকলে যাত্ৰীৰ বাবে সৰ্বোচ্চ বলিদান দিয়া অসম আৰক্ষীৰ জোৱানসকলৰ অদম্য সাহস আৰু ত্যাগক স্মৰণ কৰে। দেশী বিদেশী পৰ্যটকৰ বাবে আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছে। দ্বিতীয় বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে উদ্যানখনৰ প্ৰৱেশদ্বাৰ মুকলি কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও দেশী বিদেশী পৰ্যটককে ধৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কেইবাগৰাকী বিষয়াও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 5 জুনৰ পৰা বাৰিষাৰ কাৰণে পৰ্যটকৰ বাবে উদ্যানৰ প্ৰৱেশদ্বাৰ বন্ধ আছিল। শেহতীয়া গণনা অনুসৰি উদ্যানখনত 172টা দল হৰিণা, 57টা বাঘ আৰু 50টা গঁড় আছে। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা 250 লিটাৰ পানী বটল নিষিদ্ধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। চৰকাৰৰ সিদ্ধান্ত অনুসৰি 500 মিলিলিটাৰৰ পানী বটল অহা বছৰৰ 2 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া বহু থলুৱা উদ্যোগীয়ে 500 মিলিলিটাৰৰ পানী বটলৰ উদ্যোগ স্থাপন কৰিছে। তেওঁলোকে এই 500 মিলিলিটাৰৰ পানীৰ উদ্যোগ একীকৰণলৈ পৰিৱৰ্তন কৰিব পাৰে, তাৰ বাবে এবছৰৰ সময় বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে 500 মিলিলিটাৰৰ পৰা 1 লিটাৰৰ উদ্যোগলৈ পৰিৱৰ্তন কৰিব বিচৰা উদ্যোগীসকলক 10% ৰাজ সাহায্য দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।